নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। ৰাজ্য চৰকাৰে 15 ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যুঁজা প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অন্যান্য জিলাৰ লগতে যোৰহাট জিলাতো পৰীক্ষাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। জিলাখনত 133টা পৰীক্ষা কেন্দ্ৰত 55,509গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে 4 বেৰ আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কোঠাসমূহ সাজু কৰি তোলা হৈছে। আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জিলাখনৰ পশ্চিম চক্ৰৰ পৰীক্ষা কেন্দ্ৰসমূহ দৰ্শন কৰি পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লয়। আনহাতে শোণিতপুৰ জিলা প্ৰশাসনে পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ দিহা কৰিছে। 15 ছেপ্টেম্বৰৰ দিনা তেজপুৰৰ DDMA কনফাৰেন্স হলৰ পৰা পৰিচালিত হ'বলগীয়া নিয়ন্ত্ৰণ কক্ষলৈ পৰীক্ষাৰ্থীসকলে সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব। নিয়ন্ত্ৰণ কক্ষৰ বাবে 9435371672 আৰু 03712261000 নম্বৰ মুকলি কৰা হৈছে। আনহাতে ডিব্ৰুগড় জিলাত অহা 15 আৰু 29 ছেপ্টেম্বৰৰ লগতে 27 অক্টোবৰত 69টা পৰীক্ষা কেন্দ্ৰত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে যাতে অনুষ্ঠিত হয় তাৰ বাবে জিলা দণ্ডাধীশে অহা 15, 29 ছেপ্টেম্বৰ আৰু 27 অক্টোবৰত জিলাখনৰ আটাইকেইটা কেন্দ্ৰত প্ৰযোজ্য হোৱাকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ বাধা আৰোপ কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ কচুতলিত উপস্থিত হৈ অঞ্চলটোত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি শ্ৰীসিঙে জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলিত কালি ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত 2গৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি 22গৰাকী চৰকাৰী বিষয়া আহত হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে কেইবাগৰাকীও লোকক আটক কৰিছে। প্ৰশাসনে সেই অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ পূৰ্বে জাননী জাৰি কৰিছিল যদিও লোকসকলে সেই ভূমি এৰি নোযোৱাত আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল, কিন্তু একাংশ লোকে উচ্ছেদত বাধা দিয়াৰ ফলতেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ঠাইখনত বেআইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশাসনে অতি সোনকালেই দালাল চক্ৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল'ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় লোকসকলৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে, আইনী প্ৰক্ৰিয়াৰে উচ্ছেদ চলাই যোৱা হ'ব। আনহাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আইনখন কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কচুতলিত কংগ্ৰেছ দলে সভাপতি বেদখলকাৰীক উচতনি দিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালি, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন আহান কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আকাশবাণীৰ ৱেবছাইট www.newsonair.gov.inত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে 30 ছেপ্টেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথি পত্ৰসমূহ দ্য হেড অব অফিচ, আকাশবাণী, গুৱাহাটী, চানমাৰী, গুৱাহাটী 78100 এই ঠিকনালৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বাঙৰিচৰত আজি 44 লাখ টকা ব্যয় সাপেক্ষ এটা G+1 উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়। মানকাছৰ বিধায়ক আমিনুল ইছলামে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাজ চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। অহা ছমাহৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ বিশেষকৈ গাঁও অঞ্চলত স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অনাৰ উদ্দেশ্যে গ্ৰহণ কৰা G+1 উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপৰ অধীনত এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানকাছৰ সমষ্টিত মুঠ 19টা G+1 উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে অধিকাংশ কেন্দ্ৰ অহা 2-3 মাহৰ ভিতৰত মুকলি কৰিবলৈ জিলা স্বাস্থ্য বিভাগে তৎপৰতা আৰম্ভ কৰিছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে গাঁও অঞ্চলৰ লোকসকলে সচৰাচৰ হৈ থকা ৰোগসমূহৰ উপযুক্ত চিকিৎসা লাভ কৰাৰ উপৰি প্ৰসূতিসকলে উপযুক্ত সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিখন জিলাৰ কেইবাখনো গাঁৱক লৈ স্বাস্থ্য বিভাগে এখনকৈ উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।